কেন ফোন করছি?
সালাম রে,
জাবির উমেশ কেন দিস?
হ্যালো হ্যালো, এখন লেমন মার না পারি কি?
এসি চল।
ওকে, ক্লাস মেচে মি জেমারো
পাস হলো বললে।
হ্যাঁ আ বা আ কা
এসি সেন্সর কোতার লিয়া নি করতা।
হ্যাঁ
সেন্সর কে কোতার লিয়া তাহলে মেসেজ দেন না ইনফরমেশন এগরা হলো।
এশ এশ
সিমালবে
তমস্কেন তমস্কেন
হ্যালো তমস্কেন।
আবি তবে জিরো সিং থাকলি
থাকলি
হ্যাঁ
জিরো সিং
হ্যাওলেট
হ্যাওলেট
সামানে সবাত
সামানে সবাত
জিরো সিং সবাত
ማስታወቂያ ምን ላይ ነው?
አዎ ማስታወቂያ ላይ
ምን ላይ?
እንጂ በዩቲዩብ ነው ያየሁት። አይደል በእንትን መሰለኝ
በቲክቶክ ላይ ነው። ላይ ለኢንፎርሜሽን ስለሆነ ችግር የለውም። አድራሻ የት ነው?
አድራሻው መገ 24 በገ ቦሌ 24 መገናኛ ጋር ማለት ነው።
ኮርሱን በኦንላይን ነው በአካል ነው መውሰድ የሚፈልጉት?
በአካል ለመውሰድ።
ትምህርቱ የሚሰጠው በአካል ከሆነ ሲኤምሲ ቅዱስ ሚካኤል ቤተክርስቲያን ኢኮኖሚክስ ህንፃ ላይ ነው። በሳምንት ለሁለት ቀን ትምህርት ይሰጣል። ሰኞ ከ11 ተኩል እስከ 1 ተኩል፣ አርብም እንደዛው ከ11 ተኩል እስከ 1 ተኩል።
በሳምንት እንትን አልሽኝ? ሰኞና
ሁለት ቀን።
ሁለት ቀን?
አዎ።
ኦኬ። ሰኞና አርብ ማለት ነው?
ሰኞና አርብ።
ስንት ሰዓት ላይ ነው ያልሽኝ?
ከ11 ተኩል እስከ 1 ተኩል
ማታ ማለት ነው። ከ11 ሰዓት ተኩል እስከ 1 ሰዓት ተኩል።
አዎ።
ኦኬ። እሺ፣ ለስንት ነው የሚቀጥለው? ስንት ወር ነው ኮርሱ?
ለሶስት ወር ኮርስ ነው።
ለሶስት ወር። ኦኬ። እሺ። አዎ። ኦኬ። ክፍያው ስንት ነው?
ከክሪቶት ነው የምናስተምረው። ታንክ ቤት ዋጋ 750 ነው።
አዎ።
750 ክሬዲት አወርን በ20 15000 ክፍያ